নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনিৰ বাতৰি কৈছো, মই দিশা শৰ্মাই। আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰাগতভাৱে চলি অহা মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ ভাত খোৱাৰ দিহা কৰিছে। গ্ৰাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ ভাতৰ প্ৰস্তুতি পুৱাতে আৰম্ভ হয়। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাজ খোৱাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰে। মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল জলাশয়সমূহত আজি পুৱাৰ ভাগত ওচৰৰ গাঁওবাসীক দুই ঘণ্টাৰ বাবে মাছ ধৰিবলৈ উদ্যান কৰ্তৃপক্ষই অনুমতি দিয়ে। মাজুলীৰ বিভিন্ন অঞ্চলত আজি ৰাইজে সমূহীয়াভাৱে মাছ ধৰি আনন্দ উপভোগ কৰে। কোকৰাঝাৰ জিলাৰ বজাৰসমূহত আজি ভোগালীৰ উৰুকাৰ বাবে মাছ বিক্ৰেতা আৰু ক্ৰেতাসকলে ভিৰ কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। মাঘ বিহু উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক শুভেচ্ছা জনাইছে। উৰুকাৰ নিশা যাতে ৰাজ্যখনত সুৰাপায়ী চালকৰ দ্বাৰা কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে পৰিবহণ বিভাগে আজি আবেলিৰ পৰা বিভিন্ন স্থানত তালাচীৰ ব্যৱস্থা কৰিছে। শিৱসাগৰ জিলাত আজি পুৱাৰে পৰা ৰাইজে উৰুকাৰ নিশা ভোজৰ বাবে খাদ্য সম্ভাৰ ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰিছে। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ অঞ্চলত থকা জেৰেঙা পথাৰৰ বিলসমূহৰ লগতে ভটিয়াপাৰৰ মৎস্য উৎপাদন কেন্দ্ৰসমূহত আজি পুৱাৰে পৰা ভিৰ হোৱা দেখা যায়। শিৱসাগৰ নগৰৰ পদপথত বাস কৰা লোকসকলক আজি আহোম সেনা নামৰ সংগঠনটোৱে উৰুকাৰ বাবে আহাৰৰ যোগান ধৰে। দুকুৰিৰো অধিক লোকক সংগঠনটোৱে এই আহাৰৰ যোগান ধৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি শুভাৰম্ভ হোৱা মহাকুম্ভ মেলাত অসমৰ মাজুলীৰ লগতে উত্তৰ পূবৰ কেইবাগৰাকীও পুৰোহিত আৰু সত্ৰাধিকাৰে অংশগ্ৰহণ কৰিব। মাজুলীৰ আউনীআটী, দক্ষিণপাট আৰু উত্তৰ কমলাবাৰী সত্ৰৰ ভকত বৈষ্ণৱৰ লগতে ৰাজ্যৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰো এই মেলাত উপস্থিত থাকিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সত্ৰাধিকাৰসকলক মেলালৈ আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকক বিশেষ অতিথিৰ মৰ্যাদা দিয়া হ'ব বুলি প্ৰকাশ কৰিছে। মাজুলীৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱৰ দলে মেলাৰ অংশ হিচাপে সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিব। তদুপৰি অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নামঘৰকো এই মেলাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব। এই সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ বৈষ্ণৱ অনন্ত কলিতাই এইদৰে কয়।
41 বৈষ্ণৱ সহিতে আমাৰ আউনীআটী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ স্বনামধন্য ডক্টৰ শ্ৰী শ্ৰী প্ৰীতাম্বদেৱ গোস্বামী প্ৰভুৰ নেতৃত্বত মহাকুম্ভলৈ যাবৰ কাৰণে সাজু হৈছে আৰু আমাৰ সেই কুম্ভ মেলাত আমাৰ আউনীআটী সত্ৰৰ যিখিনি কৃষ্টি সংস্কৃতি আছে সেইখিনি প্ৰদৰ্শন কৰিব। আউনীআটী সত্ৰৰ ফালৰ পৰা আমাৰ মহাপুৰুষ শংকৰদেৱৰ যিখন কালজয়ী নাট ৰাম বিজয় ভাওনাটা প্ৰদৰ্শিত হ'ব আৰু লগতে আমাৰ আউনীআটী সত্ৰৰ পৰম্পৰাগতভাৱে যি আমাৰ হিয়ানাম প্ৰদৰ্শন কৰা হয় সেই হিয়ানাম প্ৰদৰ্শিত হ'ব আৰু লগতে আউনীআটী সত্ৰৰ এক বিশেষত্ব আছে অপ্সৰা নৃত্য। সেই অপ্সৰা প্ৰদৰ্শন হ'ব। অপ্সৰা নৃত্যটো তাত এখন ডাঙৰ ঋষি সন্মিলন হ'ব, সেই ঋষি সন্মিলনত প্ৰদৰ্শন কৰিব আৰু তাত যি মহাকুম্ভ মেলাত মানে গোটেই সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিবৰ কাৰণে তাত ধুনীয়াকে আমাৰ গুৰুজনাই যি নামঘৰ প্ৰতিষ্ঠা কৰিছিলে সেই নামঘৰ আৰ্হিত তাত নামঘৰ ইতিমধ্যে নিৰ্মাণ চলি আছে আৰু তাত সেই আমাৰ নামঘৰস্থলী যিটো পৰম্পৰা সত্ৰৰ যি হাতী সেই হাতীৰ পৰম্পৰাতে তাক ৰখোৱাৰ ব্যৱস্থা কৰিব। আমি সৌভাগ্যৱান আমাৰ বৰ্তমান স্বনামধন্য সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী প্ৰীতাম্বদেৱ গোস্বামী প্ৰভুৰ নেতৃত্বত আৰু তেখেতৰ কৃপাৰ ফলত আমাৰ সত্ৰৰ বৈষ্ণৱসকলক সেই ঠাইস্থলীলৈ লৈ যাব আৰু আগতেও তেখেতে আমাৰ বা আমাৰ সত্ৰৰ বৈষ্ণৱসকলে সেই মহাকুম্ভলৈ গৈছিলে কিন্তু এবাৰ অলপ ব্যতিক্ৰম হ'ব।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় প্ৰমূল্য আৰু সংস্কৃতিক উদযাপন কৰাসকলৰ বাবে এই মেলাৰ শুভাৰম্ভৰ দিনটো বিশেষ দিন বুলি অভিহিত কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। শ্ৰীসোণোৱালে এই ভৱনৰ কামসমূহ নিয়াৰিকৈ আগবঢ়াই নিয়াৰ বাবে বিষয়াসকলক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে কাজিৰঙাত শেহতীয়াকৈ অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয়খন বৈঠকত ঘোষণা কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত ডিব্ৰুগড়ত ঐতিহ্য ভৱনৰ পুনৰ নিৰ্মাণৰ কথাও অন্তৰ্ভুক্ত আছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা আন কেতবোৰ উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই সময়ছোৱাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰই সংগ দিয়ে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।